এয়া আকাশবাণী। বাতৰি সৈতে ষ্টুডিঅ'ত মই বৰষা শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পৰীক্ষাৰ সময়ত মানসিক চাপৰ পৰা কিদৰে মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু আৰু কাশ্মীৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বেটী বচাও বেটী পঢ়াও আঁচনি নীতিগত পদক্ষেপৰ পৰা জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে প্ৰকাশ কৰে। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ 3,88,00,000ৰ অধিক ঘৰ অনুমোদন জনাইছে আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানৰ নৱম সংস্কৰণত দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। এইবাৰৰ সংস্কৰণত প্ৰধানমন্ত্ৰীয়ে পৰীক্ষাৰ সময়ত কিদৰে মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক তেওঁলোকৰ নিজস্ব শিকন পদ্ধতিৰ ওপৰত আস্থা ৰাখিবলৈ পৰামৰ্শ দি কয় যে কোনো দুজন ব্যক্তিৰ চিন্তাধাৰা কেতিয়াও একে হ'ব নোৱাৰে। তেওঁ কয় যে প্ৰতিগৰাকী শিক্ষাৰ্থীৰে পঢ়াৰ এটা নিৰ্দিষ্ট শৈলী থাকে আৰু তেওঁলোকে পৰীক্ষাৰ বাবে নিজৰ প্ৰস্তুতিৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখিব লাগে। শিক্ষাৰ্থীসকলে লগতে শিক্ষক আৰু অভিভাৱকসকলে দিয়া পৰামৰ্শসমূহ ভালদৰে অনুধাৱন কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে শিক্ষাৰ্থীসকলে অন্ধভাৱে আনক অনুকৰণ কৰাৰ পৰিৱৰ্তে নিজৰ অভিজ্ঞতা আৰু জ্ঞানেৰে যিকোনো পৰামৰ্শ গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে। শ্ৰীমোদীয়ে শিক্ষকসকলক প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শিকন ক্ষমতা সন্দৰ্ভত সংবেদনশীল হ'বলৈ পৰামৰ্শ আগবঢ়ায়। দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি জম্মু আৰু কাশ্মীৰত উপস্থিত হয়। তেওঁ কঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ হীৰানগৰ খণ্ডৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে সীমান্ত সুৰক্ষা বাহিনীৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ শুভাৰম্ভ কৰে। তেওঁ লগতে সীমান্ত নিৰাপত্তাৰ লগত জড়িত জোৱানসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীশ্বাহে জম্মু লোকভৱনত এখন উচ্চ পৰ্যায়ৰ নিৰাপত্তা পৰ্যালোচনা বৈঠকতো অধ্যক্ষতা কৰে। এই বৈঠকত সীমান্ত আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। গৃহমন্ত্ৰীগৰাকীয়ে জম্মু কাশ্মীৰৰ উন্নয়নৰ বাবে আন এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। যোৱা নিশা জম্মুত উপস্থিত হোৱা উপ ৰাজ্যপাল মনোজ সিনহাই বিমানবন্দৰত আদৰণি জনায়। বেটী বচাও বেটী পঢ়াও আঁচনি নীতিগত পদক্ষেপৰ পৰা জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে। এই আঁচনিয়ে চৰকাৰী সংস্থা, বিভিন্ন সম্প্ৰদায়, সংবাদ মাধ্যম, নাগৰিক সমাজ আৰু জনসাধাৰণকে ধৰি বিভিন্ন অংশীদাৰক একত্ৰিত কৰিছে। লোকসভাত আজি এটা লিখিত প্ৰশ্নৰ উত্তৰত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত জন্মৰ সময়ত লিংগ অনুপাত 2014-15 চনত 918ৰ পৰা 2024-25 চনত 929 বৃদ্ধি হৈছে। মাধ্যমিক বিদ্যালয় পৰ্যায়ত ছোৱালীৰ নামভৰ্তিৰ অনুপাত 2014-15 বৰ্ষত 75.51% পৰা 2024-25 বৰ্ষত 80.2% বৃদ্ধি হৈছে। 2015 চনৰ 22 জানুৱাৰীত লিংগ বৈষম্য দূৰ কৰা আৰু নাৰী সবলীকৰণৰ উদ্দেশ্যে বেটী বচাও বেটী পঢ়াও আঁচনি আৰম্ভ কৰা হৈছিল বুলি শ্ৰীমতী দেৱীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী পক্ষৰ সদস্যসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনটোৰ বাবে স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু ডি এম কেৰ সাংসদসকলে চৰকাৰ বিৰোধী শ্লোগান দিয়ে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্ব থকা বিষয়াগৰাকীয়ে সদনৰ কাম কাজ নিয়াৰিকৈ চলাই নিয়াত সহযোগ কৰিবলৈ সাংসদসকলক আহ্বান জনাই তেওঁলোকক নিজৰ নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ কৰে। বিৰোধী পক্ষৰ হুলস্থূলীয়া পৰিৱেশৰ মাজতে মন্ত্ৰীসকলে সংশ্লিষ্ট মন্ত্ৰালয়ৰ কাম কাজসমূহ আগবঢ়াবলৈ প্ৰয়াস কৰে। অধ্যক্ষগৰাকীৰ বাৰম্বাৰ অনুৰোধৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত সদনৰ কাম কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ 3,87,00,000ৰো অধিক ঘৰত অনুমোদন জনাইছে। আজি ৰাজ্যসভাত লিখিত উত্তৰত গ্ৰামোন্নয়ন বিভাগৰ ৰাজ্যমন্ত্ৰী ডঃ চন্দ্ৰশেখৰ পেম্মাছানীয়ে চলিত মাহৰ 2 তাৰিখলৈ 2,95,00,000ৰো অধিক বাসগৃহ নিৰ্মাণ সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে বিগত 5 বছৰৰ ভিতৰত 2,10,66,000তকৈ অধিক বাসগৃহ নিৰ্মাণত অনুমোদন জনোৱা হৈছে। উল্লেখযোগ্য যে গ্ৰামোন্নয়ন মন্ত্ৰালয়ে 2016 চনৰ 1 এপ্ৰিলৰ পৰা 2029 চনৰ মাৰ্চ মাহৰ ভিতৰত 4,95,00,000 গৃহ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি জাপানৰ গুনমা প্ৰেফিক্সাৰৰ গভৰ্ণৰ ইছিটা য়ামামটোক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টযোগে শ্ৰীমাৰ্ঘেৰিটাই কয় যে গুনমা প্ৰেফিক্সাৰ ৰাজ্য হৈছে ভাৰত আৰু জাপানৰ কৌশলগত আৰু অংশীদাৰিত্বৰ দিশত গুৰুত্বপূৰ্ণ স্তম্ভ। গুনমা প্ৰেফিক্সাৰৰ গভৰ্ণৰে জাপানৰ বেংক আৰু ব্যৱসায়ৰ প্ৰতিনিধিৰ সৈতে ভাৰত ভ্ৰমণ কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ উৎপাদন, প্ৰযুক্তি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ, ষ্টাৰ্টআপ আৰু পৰৱৰ্তী প্ৰজন্মৰ বাবে আন্তঃগাঁথনিৰ বিভিন্ন দিশত দুয়োখন দেশৰ সহযোগিতা সুদৃঢ় কৰাৰ বাবে বিশেষভাৱে গুৰুত্ব আৰোপ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মেঘালয়ৰ পূবজয়ন্তীয়া পাহাৰৰ টাছখাইত চুটাংগাত কয়লা খননৰ সময়ত ব্যৱহৃত ডিনামাইটৰ বিস্ফোৰণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 19লৈ বৃদ্ধি পাইছে। উল্লেখযোগ্য যে কালি সংঘটিত বিস্ফোৰণত পাহাৰৰ অংশ খহি পৰি ভালেসংখ্যক শ্ৰমিকৰ মৃত্যু হৈছিল। খনিৰ ভিতৰত এতিয়াও ভালেসংখ্যক লোক আৱদ্ধ হৈ আছে। ইয়ালৈ চাই মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাস্থলীত NDRF, SDRF আৰু আৰক্ষী বাহিনীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। নিহতসকলৰ ভিতৰত অসমৰ কাছাৰৰ কাটিগড়াৰ 3জন শ্ৰমিক আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই জয়ন্তীয়া পাহাৰৰ কেবিনেট মন্ত্ৰী লক্ষ্মণ ৰাইমবুই আৰু ৱালনামিকি চাল্লাক পৰিস্থিতি পৰ্যবেক্ষণৰ বাবে নিৰ্দেশ দিছে। উদ্ধাৰ হোৱা 8গৰাকী আহতৰ ভিতৰত 6গৰাকীক উন্নত চিকিৎসাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আন 2জনক জয়ন্তীয়া পাহাৰতে চিকিৎসা প্ৰদান কৰি থকা হৈছে। জিম্বাবুৱেৰ হাৰাৰেত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ভাৰতে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 50 অভাৰত 9টা উইকেট হেৰুৱাই 411 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে 80টা বলত 175 ৰাণ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে ইংলেণ্ডে 23 অভাৰত 7টা উইকেট হেৰুৱাই 184 ৰাণ কৰি খেলি আছে। পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰাই 2026-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত বিশ্বাসযোগ্য, নাগৰিক কেন্দ্ৰিক আৰু প্ৰগতিশীল বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ কয় যে 2014-15 বৰ্ষৰ 18,00,000 কোটি টকাৰ তুলনাত এই বছৰ বাজেট 53,00,000 কোটি টকালৈ বৃদ্ধি হৈছে। চৰকাৰী পদক্ষেপসমূহে এই ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে বুলিও তেওঁ উল্লেখ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব চিবি জৰ্জে আজি লিথুৱেনিয়াৰ বৈদেশিক সচিবক সাক্ষাৎ কৰে। সামাজিক মাধ্যমযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত লিথুৱেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশৰ ওপৰত আলোচনা কৰে বুলি প্ৰকাশ কৰে। তেওঁ লগতে দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ওপৰতো আলোচনা কৰে বুলি উল্লেখ কৰে। হাৰিয়ানাৰ ফৰিদাবাদত 39 সংখ্যক সুৰজকান আন্তঃৰাষ্ট্ৰীয় শিল্পমেলা সুচাৰুৰূপে চলি আছে। এই বছৰৰ এই মেলাৰ বিষয়বস্তু হৈছে ভোকেল ফৰ গ্লোবেল অৰ্থাৎ গোলকীয় পৰ্যায়ত থলুৱা উৎপাদন। এই মেলাত উত্তৰ প্ৰদেশ আৰু মেঘালয়ক বিশেষ ৰাজ্য হিচাপে চিহ্নিত কৰি ৰাজ্য দুখনৰ কলা সংস্কৃতি প্ৰদৰ্শন কৰা হৈছে। ইজিপ্তেও এই মেলাত অংশীদাৰী ৰাষ্ট্ৰ হিচাপে অংশগ্ৰহণ কৰিছে। সুৰজকান মেলাত শিল্পীসকলৰ বিভিন্ন প্ৰতিভা আৰু আত্মনিৰ্ভৰশীলতাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে। এই মেলাই দেশৰ লগতে বিদেশৰ শিল্পীসকলকো এখন মঞ্চ প্ৰদান কৰিছে য'ত বিভিন্ন অঞ্চলৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হৈছে। জনসাধাৰণে এই মেলাত বিভিন্ন ৰাজ্যৰ খাদ্য সম্ভাৰ, সংস্কৃতি আৰু হস্তশিল্পৰ বিষয়ে জ্ঞাত হ'ব পাৰিব। পশ্চিম নেপালত বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 13গৰাকী লোকৰ মৃত্যু হয়। ইয়াৰ 8গৰাকী লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন 5গৰাকী লোকৰ দ্য দিল ধুৰা হাস্পতালত মৃত্যু হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। পৰীক্ষাৰ সময়ত মানসিক চাপৰ পৰা কিদৰে মুক্ত হৈ থাকিব পাৰি সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পৰীক্ষা পে চৰ্চা অনুষ্ঠানত শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে জম্মু আৰু কাশ্মীৰত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কাঠুৱা জিলাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰে। বেটি বচাও বেটি পঢ়াও আঁচনি নীতিগত পদক্ষেপৰ পৰা জাতীয় আন্দোলনলৈ ৰূপান্তৰিত হৈছে বুলি মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে প্ৰকাশ কৰে। আৰু 19 বছৰ অনূৰ্ধ এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে 412 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।